এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দেশৰ বিভিন্ন প্ৰান্তত আজি 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন, নতুন দিল্লীৰ কৰ্তব্য পথত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত দিৱসৰ কাৰ্যসূচী পালন, গণৰাজ্য দিৱসৰ পেৰেডত বন্দে মাতৰমৰ 150 বছৰ আৰু অপাৰেচন সিন্দুৰৰ সাফল্য উদযাপন, অসমৰ পোৰামাটিৰ শিল্প প্ৰতীকপদ হিচাপে প্ৰদৰ্শন, ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ কাৰ্যসূচী, খানাপাৰাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে উৎসাহ উদ্দীপনাৰে গণৰাজ্য দিৱস উদযাপন। এতিয়া শুনক পিতং বাতৰি। দেশজুৰি আজি 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথৰ পৰা গণৰাজ্য দিৱস উদযাপনত ৰাষ্ট্ৰক নেতৃত্ব দিয়ে। গণৰাজ্য দিৱসৰ কুচকাৱাজত দেশৰ বৰ্ণাঢ্য সংস্কৃতি আৰু সামৰিক শক্তিৰ অনবদ্য প্ৰদৰ্শন দেখিবলৈ পোৱা যায়। এইবাৰৰ কুচকাৱাজত ব্ৰহ্মছ ছুপাৰছনিক ক্ষেপণাস্ত্ৰ প্ৰণালী, T-90 ভীষ্ম টেংক, অৰ্জুন মূল যুদ্ধ টেংক, আপাচে 68 হেলিকপ্টাৰৰ প্ৰদৰ্শনৰ লগতে ৰবটিক ডগ, মানৱবিহীন সেনা বাহন নিগ্ৰহ আদি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ পৰাক্ৰম প্ৰদৰ্শন কৰা হয়। এই বছৰৰ গণৰাজ্য দিৱসৰ বিষয়বস্তু হৈছে স্বতন্ত্ৰতাৰ মন্ত্ৰ, বন্দে মাতৰম আৰু সমৃদ্ধিৰ মন্ত্ৰ, আত্মনিৰ্ভৰ ভাৰত। কুচকাৱাজৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পাছত কৰ্তব্য পথত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। ৰাষ্ট্ৰপতিয়ে সশস্ত্ৰ বাহিনী, অৰ্ধসামৰিক বাহিনী, আন বাহিনীসমূহ, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কেডেটসকলৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। কুচকাৱাজ আৰম্ভ হোৱাৰ লগে লগে বায়ুসেনাৰ বিমানেৰে পুষ্পবৃষ্টি কৰা হয়। ঐক্যবদ্ধ যুঁজৰ জয় শীৰ্ষক শিৰোনামেৰে অপাৰেচন সিন্দুৰৰ প্ৰতীকপদ প্ৰদৰ্শন কৰা হয়। কৰ্তব্য পথত সেনাৰ 3টা বাহিনী, স্থলসেনা, নৌসেনা আৰু বায়ুসেনাই বিভিন্ন দুঃসাহসিক কাৰ্যকলাপেৰে শক্তি প্ৰদৰ্শন কৰে। এইবাৰৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডাৰ লেয়েন আৰু ইউৰোপীয়ান কাউন্সিলৰ সভাপতি এণ্টনিঅ' লুই ছান্টোছ ডা কোষ্টা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। কুচকাৱাজত বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, বিভিন্ন মন্ত্ৰালয় তথা বিভাগৰ 30টা প্ৰতীকপদ প্ৰদৰ্শন কৰা হয়। এই প্ৰতীকপদসমূহত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ পূৰ্তি আৰু বিভিন্ন খণ্ডত আত্মনিৰ্ভৰশীলতাৰে দেশৰ দ্ৰুত প্ৰগতিৰ দিশসমূহ প্ৰতিফলিত হৈছে। এইবাৰৰ কুচকাৱাজত ধুবুৰীৰ আচাৰিকাণ্ডিৰ বিখ্যাত পোৰামাটিৰ শিল্প প্ৰতীকপদ হিচাপে প্ৰদৰ্শন কৰা হৈছে। অসমৰ বিভিন্ন জিলাতো বিস্তৃত কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উৰুৱায়। নিজৰ ভাষণত ৰাজ্যপালগৰাকীয়ে দেশৰ কষ্টোপাৰ্জিত স্বাধীনতা প্ৰমূল্য বৰ্তাই ৰাখিবলৈ ৰাজ্যবাসীৰ প্ৰতি আহ্বান জনায়। অনুষ্ঠানত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাই দিয়া ভাষণত ৰাজ্যপালে অসমৰ ঐতিহাসিক মঠ মন্দিৰ, পৰ্যটনস্থল, স্মাৰক আদিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ বিশেষকৈ যুৱ সম্প্ৰদায়ক এই ঐতিহাসিক সম্পদসমূহ সংৰক্ষণ কৰি নতুন অসম গঢ়াৰ দিশত আগবাঢ়িবলৈ আহ্বান জনায়।
গণতন্ত্ৰ দিৱস কে ইছ পাৱন অৱসৰ পৰ হম আপনে সংবিধান কে নিৰ্মাতাওঁ কো নমন এৱম বন্দন কৰতে হে। साथ ही उन सभी स्वतंत्रता सेनानियों को श्रद्धा सुमन अर्पित करते हैं जिन्होंने देश की स्वतंत्रता के लिए अपना सर्वस्व न्यौछावर किया। मेरे प्रिय संवासियों, राष्ट्र हमें एक सूत्र में बांधता है। राष्ट्र से संबंधित प्रतीकों का विशेष महत्व होता है। राष्ट्र ध्वज हमारा स्वाभिमान है, राष्ट्रगान हमारा आत्मसम्मान है और इसी प्रकार संविधान हमारी प्राण शक्ति है। हम संविधान के प्रति निष्ठा रखते हुए सरकार के रूप में, नागरिक के रूप में अपने अपने कर्तव्यों का पालन करते हैं। यही संविधान के प्रति सच्चा सम्मान होगा। इस वर्ष का गणतंत्र दिवस हमारे लिए विशेष और ऐतिहासिक महत्व रखता है क्योंकि राष्ट्र इस वर्ष वंदे मातरम की रचना के 150 वर्ष पूर्ण होने का स्मरण कर रहा है।
বন্দে মাতৰম ৰচনাৰ 150 বছৰ পূৰ্ণ হোৱা প্ৰসংগত ৰাজ্যপালে এই গীতটোক কেৱল এটা গীত নহয়, ই স্বাধীনতা সংগ্ৰামত কোটি কোটি ভাৰতীয়ৰ হৃদয়ত দেশভক্তিৰ অগ্নি প্ৰজ্বলিত কৰা এটা মন্ত্ৰ বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলৰ লগতে ৰাজ্যৰ 24টা দলে গুৱাহাটীৰ কুচকাৱাজত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ খনিকৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উৰুৱায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দেশৰ হকে প্ৰাণাহুতি দিয়া শ্বহীদৰ প্ৰতি খনিকৰ খেলপথাৰত শ্ৰদ্ধা তৰ্পণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে লাখ লাখ স্বাধীনতা সংগ্ৰামীৰ ত্যাগ আৰু বীৰ শ্বহীদসকলৰ বলিদানক ত্ৰিৰংগ পতাকাৰ গৌৰৱে প্ৰতিনিধিত্ব কৰে বুলি মত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিজৰ ভাষণত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসমৰ অৰ্থনীতি বিগত 5 বছৰত দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি মন্তব্য কৰে।
ভাৰতৰ ভিতৰত অসমেই হৈছে ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি। 2020ৰ পৰা 2025ৰ ভিতৰত ৰাষ্ট্ৰীয় উৎপাদনৰ গড় বৃদ্ধি হৈছিল 29%। তাৰ পৰিৱৰ্তে অসমৰ অৰ্থনৈতিক উন্নয়নৰ গড় হৈছে 45%। অৰ্থাৎ ভাৰতৰ উন্নয়নৰ গতিক পিছ পেলাই আজি অসমে ভাৰতৰ অৰ্থনৈতিক আকাশত এক নৱ উদিত পুৰুষ ৰূপে আত্মপ্ৰকাশ কৰিছে। আমাৰ ৰাজ্যৰ ঘৰুৱা উৎপাদনে এটা নতুন অভিলেখ স্থাপনৰ ফালে আগবাঢ়িছে।
ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ সন্মিলনত অসমে 1.5 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 30 জানুৱাৰীত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিষয়ে উল্লেখ কৰে। তদুপৰি 6 মাহৰ ভিতৰত বিশ্ব ছেমিকণ্ডাক্টৰ মানচিত্ৰত অসমে স্থান লাভ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। বিগত 5 বছৰত অসমে অবৈধ দখলকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। মৰিগাঁও জিলাৰ জাগীৰোড সমজিলা প্ৰশাসনৰ উদ্যোগত জাগী ভকত গাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। অনুষ্ঠানত আৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কুচকাৱাজ প্ৰদৰ্শন কৰে। ইয়াৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হয়। নগাঁৱৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত মন্ত্ৰী নন্দিতা গাৰ্ডুচাই ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত গণৰাজ্য দিৱসৰ পতাকা উৰুৱায়। বঙাইগাঁৱত পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাৰ JTS খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত প্ৰদীপ টিমুঙে পতাকা উৰুৱাই শ্বহীদসকলক স্মৰণ কৰে। দুধনৈত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শ্বিলঙৰ পল' গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল CH বিজয়া শংকৰে ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। ৰাজ্যপালগৰাকীয়ে অনুষ্ঠানত দিয়া ভাষণত সংবিধানৰ প্ৰণেতাসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে মেঘালয়ত আইন শৃংখলা অটুট ৰখাৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ৰাজ্যৰ আৰক্ষী আৰু অন্যান্য সুৰক্ষা বাহিনীক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যখনে দ্ৰুতগতিত বিকাশৰ দিশে ধাৱমান হৈছে বুলি ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত আয়োজিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল KT পাৰ্নায়কে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে ত্ৰিৰংগা পতাকা উৰুৱাই সুৰক্ষা বাহিনীসমূহৰ লগতে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু ছাত্ৰ ছাত্ৰীসকলৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। মণিপুৰৰ ৰাজধানী ইম্ফলত 77 সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই ৰাষ্ট্ৰীয় পতাকা উৰুওৱাৰ লগতে কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰি ভাষণ দিয়ে। তেওঁ লগতে সংবিধানৰ আদৰ্শ অটুট ৰাখি সৰ্বাত্মক বিকাশ আৰু সামাজিক ন্যায়ৰ বাবে শান্তি আৰু সম্প্ৰীতিৰে কাম কৰি যাবলৈ আহান জনায়। মিজোৰামৰ আইজলত ব্যাপক উৎসাহ উদ্দীপনাৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়। আইজলৰ লামুৱেল গ্ৰাউণ্ডত আয়োজিত মূল কাৰ্যসূচীত ৰাজ্যপাল ডঃ বিজয় কুমাৰ সিঙে ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমতো উলহ মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। দেশৰ বিভিন্ন প্ৰান্তত আজি 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন। নতুন দিল্লীৰ কৰ্তব্য পথত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত দিৱসৰ কাৰ্যসূচী পালন। গণৰাজ্য দিৱসৰ পেৰেডত বন্দে মাতৰমৰ 150 বছৰ আৰু অপাৰেচন সিন্দুৰৰ সাফল্য উদযাপন। অসমৰ পোৰামাটিৰ শিল্প প্ৰতীকপট হিচাপে প্ৰদৰ্শন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ কাৰ্যসূচী। খানাপাৰাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে উৎসাহ উদ্দীপনাৰে গণৰাজ্য দিৱস উদযাপন। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত।